এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত কাইলৈ একেটা পৰ্যায়তে ভোটগ্ৰহণ কৰা হ'ব। বিধানসভা নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনসমূহে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। এইবাৰ নিৰ্বাচনত 722 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, ইয়াৰে 59 গৰাকী মহিলা প্ৰাৰ্থী। ৰাজ্যত 2,50,00,000ৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। ইয়াৰে 1,25,00,000 পুৰুষ, 1,25,00,000 মহিলা আৰু 343 গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ৰাজ্যৰ 31,386টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ নিয়াৰিকৈ পৰিচালনাৰ বাবে 100% ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যখনৰ ভিতৰত দৰং জিলাৰ দলগাঁও সমষ্টিত সৰ্বাধিক আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত পশ্চিম কাৰ্বি আংলঙৰ আমৰি সমষ্টিত সৰ্বনিম্ন ভোটদাতা আছে বুলি নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে প্ৰতিগৰাকী ভোটদাতাকে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নথিপত্ৰসহ ভোটকেন্দ্ৰসমূহলৈ গৈ ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনাইছে। শ্ৰীগোৱেলে কোনো সংশয় অবিহনে নিজৰ মৌলিক কৰ্তব্য পালন কৰিবলৈও সকলোকে আহান জনাইছে।
আপোনালোক সকলোৱে জ্ঞাত যে 9 এপ্ৰিল 2026 অসমৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন। আপোনাৰ ভোট আপোনাৰ অধিকাৰ, সেয়েহে নিজৰ অধিকাৰ সাব্যস্ত কৰক আৰু এগৰাকী সু নাগৰিক দায়িত্ব পালন কৰক। নিজৰ লগতে আনকো ভোটদান কৰি মত প্ৰকাশৰ স্বাধীনতা উপভোগ কৰিবলৈ উৎসাহ যোগাওক। ভোট দিবলৈ যাওঁতে সকলোৱে নীতি নিয়ম মানি চলক। ভোট গ্ৰহণকাৰী বিষয়াসকলৰ লগত সহযোগ কৰক আৰু শান্তিপূৰ্ণভাৱে ভোটদান কৰি গণতন্ত্ৰ শক্তিশালী কৰক।
শ্ৰীগোৱেলে কয় যে প্ৰতিটো ভোটকেন্দ্ৰত খোৱাপানী, প্ৰস্ৰাৱগাৰ আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ৰেম্পৰ ব্যৱস্থাকে ধৰি সকলো সা সুবিধা থকাটো নিশ্চিত কৰা হৈছে। নিৰ্বাচন আয়োগে শেহতীয়াকৈ নিৰ্বাচনী প্ৰক্ৰিয়া স্বচ্ছ কৰি তোলাৰ বাবে 30টা নতুন পদক্ষেপ লৈছে। এই অনুসৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক 1,200 গৰাকী ভোটদাতাহে ভোটদান কৰিব পাৰিব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনত ভোটদানৰ বাবে ভোটদাতাসকলে ভোটাৰ পৰিচয় পত্ৰৰ উপৰি অন্য 12 বিধ নথি দেখুৱাই ভোটদান কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে। ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নথকা ভোটদাতাসকলে এই 12 বিধ নথিৰ যিকোনো এবিধ দেখুৱাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই নথিসমূহৰ ভিতৰত আছে আধাৰ কাৰ্ড, এম জি এনৰেগাৰ জব কাৰ্ড, ডাকঘৰৰ পাছবুক, আয়ুষ্মান ভাৰত, স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, গাড়ী চালকৰ অনুজ্ঞাপত্ৰ, পেন কাৰ্ড, পাৰ পত্ৰ ইত্যাদি। ভোটদাতাগৰাকীৰ পৰিচয় সম্পৰ্কে নিশ্চিত তথ্য থাকিলে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰত থকা বানান ভুল আদি উপেক্ষা কৰিবলৈ আয়োগে নিৰ্দেশ দিছে। ভোটাৰ পৰিচয় পত্ৰত থকা ফটোৰ বিসংগতিৰ বাবে ভোটদাতাগৰাকীৰ পৰিচয় সাব্যস্ত কৰাত সমস্যা হলে তেওঁ 12 বিধ নথিৰ যিকোনো এবিধ দেখুৱাব লাগিব। নিৰ্বাচনী ব্যস্ততাৰ মাজতে অসমবাসীয়ে পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে হেঁপাহৰ ৰঙালী বিহু পালন কৰিবলৈ সাজু হৈছে। বিহুলৈ মাজত 6 দিন থকা অৱস্থাত ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। বিভিন্ন অঞ্চলত পৰম্পৰা অনুসৰি বিহু পালনৰ বাবে ৰাইজ সাজু হোৱাৰ সমান্তৰালভাৱে মঞ্চ বিহু উদযাপনৰো প্ৰস্তুতি চলিছে। বিহু হুঁচৰি, নাচৰ আখৰাৰ লগতে সংগীত শিল্পীসকলেও বিহু মঞ্চত জনসাধাৰণক মনোৰঞ্জন দিয়াৰ বাবে পূৰ্ণগতিত আখৰা চলাইছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু আৰু মুকলি বিহু উদযাপন কৰা হ'ব। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু নাচৰ আখৰা আৰু কৰ্মশালাও অনুষ্ঠিত হৈছে। উজনি অসমৰ বিভিন্ন অঞ্চলত বিহুৰ উলহ মালহ পৰিলক্ষিত হোৱাৰ লগতে নামনি অসমতো জনসাধাৰণে বিহুৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। কোনো কোনো ঠাইত বিহুৰ সৈতে সংগতি ৰাখি থলুৱা খাদ্যমেলা, লোকবাদ্য আদিৰ প্ৰতিযোগিতা আৰু সাজপাৰৰ বিপণীও মুকলি কৰা হৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত চলি আছে। ইতিমধ্যে অভিযুক্তসকলৰ ওপৰত বিচাৰৰ ধাৰা আৰোপ সম্পৰ্কীয় শুনানি প্ৰায় সমাপ্ত হৈছে। আজি এজন অভিযুক্তৰ বিচাৰৰ ধাৰা সন্দৰ্ভত শুনানি গ্ৰহণৰ পাছতে জুবিন গাৰ্গৰ হৈ নিয়োগ কৰা বিশেষ লোক অধিবক্তাই অভিযুক্তসকলৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰিব। ইয়াৰ লগে লগে 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে ধাৰা আৰোপ সম্পৰ্কীয় শুনানিৰ অন্ত পৰিব। বহাগ বিহুৰ পাছত গোচৰীয়া পক্ষৰ তৰফৰ পৰা প্ৰত্যুত্তৰ দিয়া হ'ব। মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ ট্ৰংলাউবি গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহত অচিনাক্ত দুৰ্বৃত্তই বোমাৰে কৰা আক্ৰমণত 2 শিশুৱে প্ৰাণ হেৰুওৱাৰ পাছতে ৰাজ্যখনত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সোমবাৰে নিশা সংঘটিত এই ঘটনাত 2 শিশুৰ মৃত্যু হোৱাৰ লগতে মাতৃগৰাকী গুৰুতৰভাৱে আহত হৈ ইম্ফলৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা বোমা উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰে। এই ঘটনাৰ পাছতে ৰাজ্যখনৰ 5খন উপত্যকা জিলা পশ্চিম ইম্ফল, পূব ইম্ফল, কাকচিং, থৌবাল আৰু বিষ্ণুপুৰত বহুলোকে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে চি আৰ পি এফৰ চাউনীলৈ গৈ সুৰক্ষা বিচাৰি ধ্বনি দিয়ে। সুৰক্ষা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰাত কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হয়। ইয়াৰ পাছতে একাংশ প্ৰতিবাদকাৰীয়ে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহ অৱৰোধ কৰে। উল্লেখযোগ্য যে যোৱা 10 ফেব্ৰুৱাৰীত ইম্ফল আৰু গুৱাহাটী তথা কলকাতাৰ মাজত স্পাইচজেটে বিমান চলাচল আৰম্ভ কৰিছিল আৰু এই সেৱা বৰ্তমান বাতিল কৰা হৈছে। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।